এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। শ্ৰমিকসকলৰ কল্যাণৰ বাবে সজাগতাপূৰ্ণ পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে আজি সমগ্ৰ ৰাজ্যতে শ্ৰমিক কল্যাণ দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰে বিশিষ্ট শ্ৰমিক নেতা প্ৰয়াত সন্তোষ কুমাৰ টপনৰ জন্মবাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে 23 নৱেম্বৰৰ দিনটো শ্ৰমিক কল্যাণ দিৱস হিচাপে পালন কৰি আহিছে। এই উপলক্ষে আজি ডিব্ৰুগড় জিলাৰ চাবুৱাৰ দিনজয় ফিল্ডত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। শ্ৰীসোণোৱালে তেওঁৰ ভাষণত কয় যে শ্ৰমিকসকল হৈছে সমাজৰ চালিকা শক্তি তথা ৰাষ্ট্ৰ নিৰ্মাণৰ খনিকৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত সময়ছোৱাত শ্ৰমিকসকলৰ জীৱনৰ আমূল পৰিৱৰ্তন ঘটিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে যোৱা 11 বছৰত শ্ৰমিকসকলৰ বাবে আৰ্থ সামাজিক নিৰাপত্তা, মৰ্যাদা আৰু প্ৰাপ্য অধিকাৰ সুনিশ্চিত কৰিছে। শ্ৰীসোণোৱালে সমাজকৰ্মী, শ্ৰমিক নেতা তথা শিক্ষাবিদ সন্তোষ কুমাৰ টপনৰ চাহ জনজাতিৰ কল্যাণৰ দিশত আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি কয় যে চাহ বাগিচাৰ বিভিন্ন অঞ্চলত শ্ৰমিক কল্যাণসমূহ আন্দোলন, শিক্ষাৰ প্ৰসাৰ আৰু সামাজিক সংস্কাৰৰ দিশত শ্ৰমিক নেতাগৰাকীয়ে লোৱা অগ্ৰণী ভূমিকা স্মৰণীয় আৰু অনুপ্ৰেৰণাদায়ক হৈ ৰ'ব।
শ্ৰমিক কল্যাণ দিৱস, এই দিনটোৰ তাৎপৰ্য আমি সকলোৱে ব্যাখ্যা কৰিছো আমাৰ বক্তব্যত, আৰু উঠি অহা প্ৰজন্মই এই দিনটোক আন্তৰিকতাৰে গ্ৰহণ কৰিব লাগিব, দিনটোৰ তাৎপৰ্য উপলব্ধি কৰিব লাগিব। গভীৰ উপলব্ধিৰে আগন্তুক দিনত সঠিক পৰিকল্পনাৰে আমি আমাৰ শ্ৰমিক ৰাইজক আগুৱাই নিব লাগিব। আৰু আমি সকলোৱে জানো, শ্ৰমিকসকলৰ কল্যাণ নহলে দেশ কেতিয়াও শক্তিশালী হ'ব নোৱাৰে। এটা জাতিৰ মেৰুদণ্ড হৈছে শ্ৰমিক, এখন সমাজৰ চালিকা শক্তি হৈছে শ্ৰমিক, এখন ৰাষ্ট্ৰ নিৰ্মাণৰ খনিকৰ হৈছে শ্ৰমিক।
আজিৰ অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চাহ বাগিচা অঞ্চলৰ শিক্ষা, চিকিৎসা, চাহ শ্ৰমিকৰ কল্যাণ, আন্তঃগাঁথনি আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তি আৰু প্ৰতিষ্ঠানক সম্বৰ্ধনা জনায়। তেওঁ লগতে অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ অধীনত কেইবাগৰাকী ব্যক্তিক আৰ্থিক অনুদান প্ৰদান কৰে। অনুষ্ঠানত শ্ৰমিকসকলৰ সুবিধাৰ্থে নিৰ্মাণ কৰা সখী পদক্ষেপৰ অধীনত বিনামূলীয়া CSC সক্ষম পঞ্জীয়ন আৰু নৱীকৰণ সেৱাও মুকলি কৰা হয়। আজিৰ অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকন, বিমল বৰা, ৰূপেশ গোৱালা আৰু সাংসদ প্ৰদান বৰুৱাকে ধৰি বহুকেইগৰাকী বিধায়ক উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰ জিলাৰ ৰাঙাপাৰাত সমষ্টিটোৰ 28,827গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাকৈ চেক প্ৰদান কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলা নেতৃত্বাধীন বিকাশ তথা গ্ৰামাঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যৰ 41টা সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাসকলক ইয়াৰ জৰিয়তে অৰ্থনৈতিকভাৱে সবল কৰি গ্ৰাম্য অৰ্থনীতিৰ পথ প্ৰশস্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই বিগত সময়ছোৱাত মহিলা সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে শোণিতপুৰ জিলাৰ হিঙৰিৰ গুপ্তেশ্বৰ মন্দিৰ পৰিদৰ্শন কৰি ৰাজ্যবাসীৰ সুখ সমৃদ্ধিৰ বাবে সেৱা জনায়। বিশিষ্ট কথাশিল্পী ইমৰাণ শ্বাহৰ আজি 93 সংখ্যক উপজা দিন উপলক্ষে সাহিত্যিকগৰাকীৰ শিৱসাগৰৰ বাসগৃহত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। 1923 চনৰ আজিৰ দিনটোতেই শিৱসাগৰৰ ঢাইআলিত সাহিত্যিকগৰাকীয়ে জন্মগ্ৰহণ কৰিছিল। আজি উপজা দিন উপলক্ষে বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষে তেওঁক ফুলাম গামোচা, ফুলৰ থোপা আৰু কিতাপৰ টোপোলাৰে শুভেচ্ছা জ্ঞাপন কৰে। এই অনুষ্ঠানতে ইমৰাণ শ্বাহ ৰচনাৱলীৰ চতুৰ্থ আৰু পঞ্চম খণ্ড উন্মোচন কৰা হয়। অনুষ্ঠানত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মহাদেৱ পাটগিৰি, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়া, পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰহ্লাদ চন্দ্ৰ তাচাকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ লগতে জনগোষ্ঠীটোক স্বায়ত্ত শাসন আৰু ভূমিপত্তা প্ৰদানৰ দাবীত আজি ধেমাজিত জনগোষ্ঠীটোৰ কেইবাটাও দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ধেমাজি জিলাৰ কাছাৰী ময়দানত অনুষ্ঠিত এই কাৰ্যসূচীত সদৌ অসম টাই আহোম ছাত্ৰ সন্থা, আটাচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈ প্ৰমুখ্যে সংগঠনটোৰ কেইবাগৰাকীও সদস্যই অংশ লয়। কাছাৰ জিলা প্ৰশাসন আৰু মাই ভাৰতৰ যৌথ উদ্যোগত আজি বদৰপুৰত চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি তৃতীয় একতাৰ দৌৰ অনুষ্ঠিত হয়। ঐতিহাসিক বদৰপুৰ দুৰ্গৰ পৰা ৰেলৱে প্ৰতিষ্ঠানলৈ উলিওৱা এই দৌৰত কালাইন, কাটিগড় আৰু বদৰপুৰ অঞ্চলৰ 1,500ৰো অধিক যুৱক যুৱতী, নাগৰিক আৰু বিভিন্ন সামাজিক সংগঠনৰ সদস্যই অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45